পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। 2030 চনৰ ভিতৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ 50,000 কোটি টকা স্পৰ্শ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিশ্বাস ব্যক্ত কৰিছে। বিগত 10 বছৰত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ নিৰ্মাণ 5 গুণ বৃদ্ধি হৈছে বুলি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অনুষ্ঠানত দিয়া ভাষণৰ সংকলন সংস্কৃতিকা পঞ্চ অধ্যায় শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। সংযুক্ত প্ৰৱেশ পৰীক্ষা JEE মূল পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত পঞ্জাব কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 5 উইকেটত পৰাজিত কৰে। 2030 চনৰ ভিতৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ 50,000 কোটি টকা স্পৰ্শ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিশ্বাস ব্যক্ত কৰিছে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰত আয়োজিত মাৰাথৱাড়া আত্মনিৰ্ভৰ ভাৰত কি ৰক্ষাভূমি শীৰ্ষক আলোচনাত অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মোদী চৰকাৰৰ সাফল্যৰ বিষয়ে আলোকপাত কৰি শ্ৰীসিঙে কয় যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত প্ৰতিৰক্ষা ৰপ্তানি 40 গুণ বৃদ্ধি পাইছে। তেওঁ কয় যে 2014 চনত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ 600 কোটি টকা আছিল আৰু বৰ্তমান এই পৰিমাণ 24,000 কোটি টকালৈ বৃদ্ধি পাইছে। কালিৰ এই অনুষ্ঠানত ৰাজস্থানৰ ৰাজ্যপাল হৰিভাও বাগ্ৰে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্নবিছো উপস্থিত আছিল। শ্ৰীফাৰ্নবিছে কয় যে দিল্লী মুম্বাই ঔদ্যোগিক কৰিডৰ সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত 8,000 একৰ ভূমি অধিগ্ৰহণ কৰা হ'ব। আলোচনাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বীৰ শিৰোমণি মহাৰাণা প্ৰতাপৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। বিগত 10 বছৰত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ নিৰ্মাণ 5 গুণ বৃদ্ধি হৈছে বুলি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামৰ মানেশ্বৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে মেক ইন ইণ্ডিয়ান উদ্যমৰ বাবে বৈদ্যুতিন সামগ্ৰীৰ নিৰ্মাণ খণ্ডত চকুত লগা এই বৃদ্ধি দেখিবলৈ পোৱা গৈছে। বিগত 10 বছৰত বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি 6 গুণ বৃদ্ধি পাই 3,25,000 কোটি টকা অতিক্ৰম কৰিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে লগতে কয় যে এই খণ্ডটোত বৰ্তমান প্ৰায় 25 লাখ লোক নিয়োজিত হৈ আছে। শেহতীয়াকৈ চৰকাৰে বৈদ্যুতিন উপাদান নিৰ্মাণ আঁচনিত অনুমোদন দিছে আৰু ইয়ে পৰিৱেশ অনুকূল বৈদ্যুতিন সামগ্ৰী নিৰ্মাণ খণ্ডৰ অধিক শক্তিশালী কৰাৰ লগতে নতুন নিয়োগৰ সুযোগ প্ৰদান কৰিব। শ্ৰীবৈষ্ণৱে কয় যে সামগ্ৰীৰ মান আৰু এইসমূহত ব্যৱহৃত সুৰক্ষা ব্যৱস্থাৰ বাবে দেশৰ বৈদ্যুতিন সামগ্ৰীৰ উৎপাদন খণ্ডত সমগ্ৰ বিশ্বৰ বিশ্বাস আৰু আস্থা বৃদ্ধি পাইছে। সামগ্ৰীসমূহৰ আৰ্হি, নিৰ্মাণ দক্ষতা আৰু বিশ্বাসযোগ্য উদ্ভাৱনৰ ক্ষেত্ৰত দেশৰ সংহত প্ৰচেষ্টাই শীঘ্ৰেই এই ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিবলৈ সমৰ্থ হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অনুষ্ঠানত দিয়া ভাষণৰ সংকলন সংস্কৃতিকা পঞ্চ অধ্যায় শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। জুনা আখাৰাৰ মুৰব্বী আচাৰ্য মহামণ্ডলেশ্বৰ স্বামী অৱসাদানন্দগিৰিয়ে এই গ্ৰন্থখন উন্মোচন কৰে। এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰি ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে দেশৰ সংস্কৃতি, পৰম্পৰা, আধ্যাত্মিক মূল্যবোধ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত শ্ৰীমোদীৰ প্ৰচেষ্টাৰ শলাগ লয়। প্ৰধানমন্ত্ৰী ভাষণৰ মূল অংশসমূহৰ উদাহৰণ দি তেওঁ কয় যে এই গ্ৰন্থখনে দেশৰ সংস্কৃতি সংৰক্ষণৰ প্ৰতি শ্ৰীমোদীৰ দায়বদ্ধতা আৰু দেশৰ শতিকাজোৰা পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। যোৱা 11 এপ্ৰিলত অন্ত পৰা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ 156 কোটি ডলাৰ বৃদ্ধি হয় 67,780 কোটি ডলাৰতকৈও অধিক হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা সাপ্তাহিক পাৰিসংখ্যিক তথ্য অনুসৰি যোৱা সপ্তাহত ভাণ্ডাৰৰ এটা প্ৰধান উপাদান বিদেশী মুদ্ৰাৰ পৰিমাণ 892 নিযুত ডলাৰ বৃদ্ধি হৈ প্ৰায় 5,750 কোটি ডলাৰ হয়গৈ। সোণৰ ভাণ্ডাৰ 638 নিযুত ডলাৰ বৃদ্ধি হৈ 7,999 কোটি ডলাৰলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে কালি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত সচিব নিযুক্তি দিছে। অৰবিন্দ শ্ৰীবাস্তৱক বিত্ত মন্ত্ৰালয়ৰ ৰাজহ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ত সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সমীৰ কুমাৰ সিনহাক অসামৰিক বিমান পৰিবহণ বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান বৈদেশিক বাণিজ্যৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সন্তোষ কুমাৰ সাৰংগীক নতুন আৰু নবীকৰণ যোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। নিকুঞ্জ বিহাৰী ঢালক সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্ৰিকছ কৃষিমন্ত্ৰীসকলৰ পঞ্চদশ বৈঠকত ভাৰতে সামগ্ৰিক ন্যায়সংগত আৰু স্থায়ী কৃষিৰ বাবে ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰিছে। ব্ৰাজিলত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ক্ষুদ্ৰ খেতিয়কসকলৰ সুৰক্ষা আৰু সবলীকৰণ অবিহনে গোলকীয় খাদ্য সুৰক্ষাৰ লক্ষ্যত উপনীত হ'ব পৰা নাযায়। তেওঁ কয় যে ভাৰতৰ বাবে মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সবলীকৰণ হৈছে এটা অভিযান। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ কল্যাণৰ প্ৰয়োজন সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে ভাৰতৰ বাবে কৃষি কেৱল অৰ্থনৈতিক কাৰ্যই নহয়, বৰং ই হৈছে কোটি কোটি পৰিয়ালৰ খাদ্য, মৰ্যাদা আৰু জীৱন ধাৰণৰ প্ৰধান উৎস। বিশ্বৰ 510 মিলিয়ন ক্ষুদ্ৰ খেতিয়কক গোলকীয় খাদ্য ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপ বুলিও তেওঁ অভিহিত কৰে। বৈঠকত শ্ৰীচৌহানে অহা 1 মে'ৰ পৰা হ'বলগীয়া বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন আৰু ছেপ্টেম্বৰত হ'বলগীয়া ভাৰত বিশ্ব খাদ্য সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰিকছ ৰাষ্ট্ৰসমূহক আমন্ত্ৰণ জনায়। সংযুক্ত প্ৰৱেশ পৰীক্ষা JEEৰ মূল পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এটা বিবৃতিযোগে জনাইছে যে ফলাফলসমূহ JEEৰ ৱেবছাইট jeemain.nta.nic.inত উপলব্ধ হ'ব। 2025 বৰ্ষৰ JEE পৰীক্ষাৰ ফলাফল কাট অফ নম্বৰৰ সৈতে ঘোষণা কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এই বছৰৰ 2-9 এপ্ৰিললৈ এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। 2025 বৰ্ষৰ JEE মুখ্য পৰীক্ষা 2টা ৰাউণ্ডত জানুৱাৰীত আৰু এপ্ৰিল মাহত অনুষ্ঠিত হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত পাঞ্জাব কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 5 উইকেটত পৰাজিত কৰে। বৰষুণৰ বাবে খেলখন 14 অভাৰত সীমিত ৰাখিবলগীয়া হয়। পাঞ্জাব কিংছে 96 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 5 উইকেটৰ বিনিময়ত 11টা বল খেলিবলৈ বাকী থকা অৱস্থাত বিজয় লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰি সীমিত 14 অভাৰত 9টা উইকেট হেৰুৱাই 95 ৰাণ সংগ্ৰহ কৰে। বেংগালুৰুৰ হৈ টিম ডেভিডে 26টা বলত 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। নেহাল ৱাধেৰাই 19টা বলত 33 ৰাণ কৰে। পঞ্জাবৰ হৈ অৰ্ছদীপ সিং, মাৰ্কোছ জনছেন, য়ুজুবেন্দ্ৰ চহেল আৰু হৰপ্ৰীত ব্ৰাৰে 2টাকৈ উইকেট দখল কৰাৰ লগতে জছ হেজেলউডে 3টা উইকেট লাভ কৰে। টিম ডেভিডক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। আজিৰ আন এখন খেলত সন্ধিয়া 7:30 বজাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। কুৱালালামপুৰত চলি থকা বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া যোগ্যতা নিৰূপণকাৰী খেলত ভাৰতৰ তাৰকা খেলুৱৈ বীৰ ছত্ৰানী, অনাহত সিং আৰু আকাংক্ষা চালুংখেই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ শিতানত দ্বিতীয় বাছনিৰ ছত্ৰানীয়ে ঘৰুৱা দেশখনৰ ষষ্ঠ বাছনিৰ খেলুৱৈ মহম্মদ ছাফিক কামালক 9-11, 11-6, 11-6, 11-7 ফলাফলত পৰাস্ত কৰে। মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত 17 বছৰীয়া পঞ্চম বাছনিৰ খেলুৱৈ অনাহতে জাপানৰ আকাৰী মিডৰি কোৱাক 11-1, 11-7, 11-5 ফলাফলত পৰাস্ত কৰে। আজি হ'বলগীয়া ছেমিফাইনেলত অনাহতে হংকঙৰ ষষ্ঠ বাছনিৰ খেলুৱৈ হেলেন টেঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশৰ আন এগৰাকী খেলুৱৈ আকাংক্ষা চালুংখেই ছিংগাপুৰৰ ৱেই ইহান অউ য়াঙক 11-0, 11-3, 11-3 ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ছেমিফাইনেলত আকাংক্ষাই হংকঙৰ টবি ছেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই প্ৰতিযোগিতাৰ বিজয়ীসকলে অহা 9-17 মে'লৈ ছিকাগোত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিব। ছৌদি আৰবৰ দাম্মামত অনুষ্ঠিত 18 বছৰ অনুৰ্ধৰ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰত ভাৰতৰ হিমাংশু জাখাৰে দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰি অভিলেখ ৰচনা কৰিছে। খেলুৱৈগৰাকীয়ে 67.57 মিটাৰলৈ যাঠি দলিয়াই এই খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। 2030 চনৰ ভিতৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ 50,000 কোটি টকা স্পৰ্শ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিশ্বাস ব্যক্ত কৰিছে। বিগত 10 বছৰত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ নিৰ্মাণ 5 গুণ বৃদ্ধি হৈছে বুলি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন অনুষ্ঠানত দিয়া ভাষণৰ সংকলন সংস্কৃতিকা পঞ্চ অধ্যায় শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। সংযুক্ত প্ৰৱেশ পৰীক্ষা JEEৰ মূল পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত পাঞ্জাব কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 5 উইকেটত পৰাজিত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।